এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়।
সন্ধিয়া ছয় বজাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই।
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি পঞ্চম দিনা কেইবাখনো বিধেয়ক উত্থাপন কৰা হয়। ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দি আছাম ৰাইট টু পাব্লিক ছাৰ্ভিচেছ এমেণ্ডমেণ্ট বিল 2024, পৰিবহণ মন্ত্ৰী কেশৱ মহন্তই দি আছাম মটৰ ভেহিকল টেক্সেশ্যন এমেণ্ডমেণ্ট বিল 2024, ৰাজহ মন্ত্ৰী যোগেন মহনে দি আছাম ফিক্সেশ্যন অব চিলিং এণ্ড লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট বিল 2024, দি আছাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অব ৰি ক্লাছিফিকেশ্যন এণ্ড ট্ৰান্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ এমেণ্ডমেণ্ট বিল 2024 উত্থাপন কৰে। আজি বিধানসভাত জুম্মা নামাজ বিৰতি ৰদ কৰাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিধানসভা উৎপাদনশীলতা বৃদ্ধি লক্ষ্যৰে ঔপনিৱেশিক সময়ৰ অৱশিষ্ট উপাদান দুঘণ্টাৰ সদন স্থগিতকৰণৰ ব্যৱস্থাটো আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইফালে আজি বিধানসভাৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে ৰাজ্যত 2020 চনৰ পৰা বৰ্তমানলৈকে প্ৰাকৃতিক দুৰ্যোগৰ ফলত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা 4,00,000 টকাকৈ ক্ষতিপূৰণ দিয়া হৈছে বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰি কয় যে প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখনত 2020ৰ পৰা বৰ্তমানলৈকে মুঠ 784 জন লোকে প্ৰাণ হেৰুৱাইছে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজ্যত বিগত সময়ছোৱাত বানৰ ক্ষয় ক্ষতিৰ তথ্য দাঙি ধৰে। মুখ্যমন্ত্ৰী আৰোহণ আঁচনিৰ অধীনত আজি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ সহযোগত আজি জিলাখনৰ নৱম শ্ৰেণীত পঢ়ি থকা মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীসকলৰ সৈতে এটা অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানটো মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই উদ্বোধন কৰে। শ্ৰীশৰ্মাই ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক মানসিকতাৰে অধ্যয়নত ৰত হবলৈ আহান জনায়। বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়াই আগধৰা অনুষ্ঠানটোত বিদ্যালয়সমূহৰ অধ্যয়নসকলো উপস্থিত থাকে। অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দলে আজি যোৰহাট জিলাত নিৰীক্ষণ ভ্ৰমণ কাৰ্যসূচী ৰূপায়ণ কৰে। ভ্ৰমণৰ সময়ত দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনৰ নৱজাতকৰ যত্ন কেন্দ্ৰ, শিশু যত্ন কেন্দ্ৰ, শিশু বিভাগ আৰু স্ত্ৰী ৰোগ বিভাগকে ধৰি তাৎপৰ্যপূৰ্ণ স্বাস্থ্য সেৱা সুবিধাসমূহ পৰিদৰ্শন কৰে। ইয়াৰ লগতে দলটোৱে লৰাৰ কাৰণে নিৰ্দিষ্ট শিশু পৰ্যবেক্ষণ গৃহ চোৱাৰাজো পৰিদৰ্শন কৰে। দলটোৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ ৰত্নকান্ত তালুকদাৰৰ সৈতে আলোচনাত মিলিত হৈ চিকিৎসালয়খনৰ শিশু সম্পৰ্কীয় স্বাস্থ্য সেৱাৰ বিষয়ে বুজ লয়। ইয়াৰ পাছত শিশু অধিকাৰ সুৰক্ষা আয়োগৰ দলটোৱে আৱৰ্ত ভৱনৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণ, জিলা সমাজ কল্যাণ বিভাগ, শিশু ন্যায় বোৰ্ড আৰু শিশু কল্যাণ সমিতিৰ দৰে বিভিন্ন অংশীদাৰী ব্যৱস্থাসমূহৰ সৈতে বৈঠকত ভাগ লয়। কবা সংৰক্ষিত বনাঞ্চলত অতি সোনকালে বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হ'ব। পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি অসম বিধানসভাত শূন্যকালত বিধায়ক ভুৱন পেগুৱে উত্থাপন কৰা এখন জাননীৰ প্ৰতি সঁহাৰি জনাই এই বিষয়ে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে সদায় ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদ আৰু জৈৱ বৈচিত্ৰ সংৰক্ষণ তথা স্থায়ী বিকাশৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ ওপৰত গুৰুত্ব দি আহিছে। এই দিশত ই এটা অন্যতম গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ'ব বুলি শ্ৰীপাটোৱাৰীয়ে উল্লেখ কৰে। নতুন পবা বন্যপ্ৰাণী অভয়াৰণ্যই পবা সংৰক্ষিত বনাঞ্চল, প্ৰস্তাৱিত কাবুচাপৰি সংৰক্ষিত বনাঞ্চল আৰু কাষৰীয়া নৈপৰীয়া অঞ্চলকে ধৰি 257.29 বৰ্গ কিলোমিটাৰ এলেকা সামৰি ল'ব। উল্লেখযোগ্য যে অসমৰ উত্তৰ পূব অংশত থকা পবা সংৰক্ষিত বনাঞ্চল হৈছে বন্য জীৱ জন্তুৰে সমৃদ্ধ আৰু জৈৱ বৈচিত্ৰৰে ভৰপূৰ এখন বৰ্ষাৰণ্য। এই বনাঞ্চলৰ মাজেৰে হাতীকে ধৰি বিভিন্ন জীৱ জন্তুৱে কাবুচাপৰি, ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ডি এৰিং স্মাৰক বন্যপ্ৰাণী অভয়াৰণ্যলৈ প্ৰৱৰ্জন কৰে। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা দক্ষিণ পাৰলৈ হাতী প্ৰৱৰ্জনৰ ই দ্বিতীয়টো প্ৰধান কৰিডৰ। মমৰিগড় তেল শোধনাগাৰ লিমিটেডৰ 31 সংখ্যক বাৰ্ষিক সাধাৰণ সভাখন আজি প্ৰতিষ্ঠানটোৰ গুৱাহাটীত থকা কৰ্পৰেট কাৰ্যালয়ত অনুষ্ঠিত হয়। এন আৰ এল আৰু চি এম ডি অইলৰ অধ্যক্ষ ডঃ আৰ ৰাথৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত শোধনাগাৰৰ পৰিচালন সঞ্চালক বিজয় ফুকন আৰু শোধনাগাৰ পৰিষদৰ অন্যান্য সদস্য আৰু অংশীদাৰীসকল উপস্থিত থাকে। সভাত 2023-2024 বিত্তীয় বৰ্ষৰ বাবে প্ৰতিষ্ঠানটো প্ৰায় 259 কোটি টকাৰ চূড়ান্ত লভ্যাংশ ঘোষণা কৰা হয়। সন্ধিয়া ৬ বজাৰ বাতৰি ইমানেই নমস্কাৰ।